去帮你。
বিজয় প্ৰাচু মৰমী কাশ্যপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়া চেঞ্চেলৰ কাই নেহমাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় লৈ আলোচনা কৰে। ৱাশ্বিংটন ন্যায়ালয়ে কৈছে যে ফৌজদাৰী কাৰ্যবিধিৰ 125 নম্বৰ অনুচ্ছেদৰ অধীনত মুছলিম মহিলাসকলৰ স্বামীৰ পৰা খোৰাকী লাভৰ অধিকাৰ আছে। দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই দেশত ডেংগী প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তুতিৰ মূল্যায়নৰ উদ্দেশ্যে আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু ভাৰতে হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাবৱেক 183 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়া চেঞ্চেলৰ কাৰ্ল নেহমাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় লৈ আলোচনা কৰে। ইয়াৰ ভিতৰত বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, সেউজ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ষ্টাৰ্ট আপ, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন, সাংস্কৃতিক সহযোগিতা আৰু উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক অন্যতম। দুয়োগৰাকী নেতাই লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰে। বৈঠকৰ অন্তত শ্ৰীমোদীয়ে কয় যে তেওঁলোকে জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদকে ধৰি মানৱতাই বৰ্তমান সন্মুখীন হোৱা বৃহৎ প্ৰত্যাহ্বানসমূহক লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অষ্ট্ৰিয়াক আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট বিপৰ্যয় অনুকূল আন্তঃগাঁথনি গোট আৰু জৈৱ ইন্ধন জোঁটসহ ভাৰতৰ উদ্যমত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰীমোদীয়ে কয় যে গণতন্ত্ৰ আৰু আইনৰ শাসনত উমৈহতীয়া প্ৰমূল্যৰাজিৰ প্ৰতি বিশ্বাস ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজৰ সম্পৰ্কৰ শক্তিশালী ভেটিস্বৰূপ। পাৰস্পৰিক আস্থা আৰু উমৈহতীয়া স্বাৰ্থৰ এই সম্পৰ্কক অধিক সুদৃঢ় কৰা বুলি প্ৰধানমন্ত্ৰী প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে চেঞ্চেলৰ নেহমাৰ সৈতে হোৱা ফলপ্ৰসূ আলোচনা পাৰস্পৰিক সহযোগিতা অধিক শক্তিশালী কৰাত নতুন সম্ভাৱনা চিনাক্ত কৰা হৈছে। তেওঁলোকে এই সম্পৰ্কক কৌশলগত ৰূপ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁলোকে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিসহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংঘৰ্ষক লৈ বিস্তৃতভাৱে আলোচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে এয়া যুদ্ধৰ সময় নহয় বুলি মন্তব্য কৰে। আলোচনাত দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘ আৰু অন্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক ফলপ্ৰসূ কৰি তোলাৰ বাবে এনে সংস্থাসমূহক সংস্কাৰৰ পোষকতা কৰে। অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহমাই কয় যে আন্তঃগাঁথনি, সমাজৰ ডিজিটীয়কৰণ আৰু বুনিয়াদী আন্তঃগাঁথনিৰ দ্ৰুত বিকাশে ভাৰতৰ সাফল্যক প্ৰতিফলিত কৰে। উচ্চতম ন্যায়ালয়ে কৈছে যে ফৌজদাৰী কাৰ্যবিধিৰ 125 নম্বৰ অনুচ্ছেদৰ অধীনত মুছলিম মহিলাসকলৰ স্বামীৰ পৰা খোৰাকী লাভৰ অধিকাৰ আছে। ফৌজদাৰী কাৰ্যবিধিৰ 125 নম্বৰ অনুচ্ছেদৰ অধীনত বিবাহ বিচ্ছেদিত পন্নীক খোৰাকী প্ৰদানৰ বাবে দিয়া নিৰ্দেশৰ বিৰুদ্ধে এগৰাকী ব্যক্তিয়ে দাখিল কৰা আবেদন খাৰিজ কৰি ন্যায়াধীশ বি ভি নাগৰত্ন আৰু আগষ্টিন জৰ্জ মছিহক লৈ গঠিত এখন বিচাৰপীঠে এইদৰে ৰায় দিয়ে। বিচাৰপীঠখনে লগতে আবেদন বিচাৰাধীন হৈ থকা অৱস্থাত কোনো মহিলাক বিবাহ বিচ্ছেদ প্ৰদান কৰিলে তেওঁ 2019 চনত বিবাহ অধিকাৰ সংৰক্ষণ আইনৰ সহায় ল'ব পাৰে বুলি ৰায় দিয়ে। বিচাৰপীঠখনে কয় যে 1984 চনৰ মুছলিম মহিলা বিবাহ বিচ্ছেদ অধিকাৰ সংৰক্ষণ আইন ধৰ্মনিৰপেক্ষ আইনৰ ঊৰ্ধত নহয়। 2019 চনৰ আইনৰ অধীনৰ ব্যৱস্থাৱলী ফৌজদাৰী কাৰ্যবিধিৰ 125 নম্বৰ অনুচ্ছেদৰ ওপৰঞ্চি বুলিও বিচাৰপীঠখনে মন্তব্য কৰে। এগৰাকী বিবাহ বিচ্ছেদিত মুছলিম মহিলাক স্বামীৰ পৰা খোৰাকী দাবী কৰাৰ অধিকাৰ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি বিজেপিয়ে আদৰণি জনাইছে। নতুন দিল্লীত আজি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত দলৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় মুছলমান সম্প্ৰদায়ৰ মহিলাৰ বাবে ডাঙৰ সকাহ আৰু এই ৰায়ে ধৰ্ম নিৰ্বিশেষে সকলো মহিলাকে সমান সন্মান প্ৰদান কৰে। 1985 চনৰ শ্বাহবানু গোচৰৰ কথা উল্লেখ কৰি শ্ৰীত্ৰিবেদীয়ে কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে দলটোৱে সংবিধানক বিভিন্ন ধৰণে আক্ৰমণ কৰে। তেওঁ কয় যে সেই সময়ত কংগ্ৰেছ চৰকাৰে শ্বাহবানু গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ক উপেক্ষা কৰি সংবিধান দুৰ্বল কৰি তুলিছিল। এই গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে মুছলমান সম্প্ৰদায়ৰ মহিলাৰ খোৰাকী ভাট্টাৰ অধিকাৰ বৰ্তাই ৰাখিছিল। তেওঁ লগতে কয় যে সৰ্বোচ্চ ন্যায়ালয়ে আজিৰ ৰায়ে 39 বছৰ পূৰ্বৰ বিপদ সমূলি নাশ কৰিলে। দেশৰ 7খন ৰাজ্যৰ ক্ৰমে পশ্চিমবংগ, পঞ্জাব, বিহাৰ, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছিল। অহা 13 জুলাইত উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। তামিলনাডুৰ বিক্ৰমৰ্দী সমষ্টিত ভোটদানৰ উচ্চ হাৰৰ বাতৰি পোৱা গৈছে। যোৱা 6 এপ্ৰিলত ডি এম কেৰ বিধায়ক এন পুগা জেন্থাৰ মৃত্যু হোৱাত আসনখন খালী হৈছিল। 29গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এই সমষ্টিটোত সন্ধিয়া 5 বজালৈ 77.75% ভোটদান হৈছে। বিহাৰৰ পূৰ্ণিয়া জিলাৰ ৰূপালী বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া বৰষুণৰ ফলত বিঘ্নিত হোৱা দেখা গৈছে। সন্ধিয়া 5 বজালৈ বিধানসভা সমষ্টিটোত 51.14% ভোটগ্ৰহণ হৈছে। মধ্যপ্ৰদেশৰ চিন্দৱাৰা জিলাৰ অমৰৱাৰা সমষ্টিত ভোটগ্ৰহণ শান্তিপূৰ্ণ আছিল। বাতৰি লিখাৰ পৰলৈকে সমষ্টিটোত 72.89% ভোটগ্ৰহণ হৈছে। উত্তৰাখণ্ডৰ চামলি জিলাৰ বদ্ৰীনাথ সমষ্টি আৰু হৰিদ্বাৰ জিলাৰ মেংগালোৰ বিধানসভা সমষ্টিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বদ্ৰীনাথ সমষ্টিত সন্ধিয়া 5 বজালৈ 47.68% আৰু মেংগালোৰ সমষ্টিত 67.28% ভোটদান হয়। ইফালে পাঞ্জাব পশ্চিম জলন্ধৰ আসনখনত শেহতীয়া তথ্য অনুসৰি 51.30% ভোটগ্ৰহণ হৈছে। পশ্চিমবংগৰ 4টা সমষ্টি বাগদাত 65.15%, ৰায়গঞ্জত 67.12%, ৰাণাঘাটত 65.37% আৰু মানিকতলাত সন্ধিয়া 5 বজালৈ 51.39% ভোটগ্ৰহণ হয়। ইফালে জ্যেষ্ঠ উপ নিৰ্বাচন আয়ুক্তদ্বয় নীতেশ ব্যাস আৰু ধৰ্মেন্দ্ৰ শৰ্মাৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ 6জনীয়া এটা দল আজি দুদিনীয়া ভ্ৰমণসূচীলৈ ঝাৰখণ্ডৰ ৰাঁচীত উপস্থিত হয়। তেওঁলোকে এই বছৰৰ শেষৰ ফালে ৰাজ্যখনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰিব।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू, आजाद भारत के अपने कानून। अब आएगा देश में न्याय का नया दौर, सत्य नहीं अब न्याय पर होगा सबका जोर। विकसित भारत का ये है नया अध्याय, सबके समान व्यवहार मिलेगा सबको न्याय। सरल है, सुलभ है, पारदर्शी, तकनीकी युक्त है और है स्वदेशी। इसमें है महिलाओं बुजुर्गों का सम्मान, शामिल है इसमें जन जन की जान। आखिर इसके करने का देश पर चढ़ा कानून, ये है आजाद भारत के अपने कानून।
आपके बातों सुनते आकाशवाणी पर কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই দেশত ডেংগীৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তুতি মূল্যায়নৰ উদ্দেশ্যে আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে স্বাস্থ্য মন্ত্ৰালয়ে ডেংগীৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে আঁচনি প্ৰস্তুত কৰি উলিয়াইছে আৰু এই সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে একেলগে কাম কৰি আছে। তেওঁ কয় যে মন্ত্ৰালয়ে অহৰ্নিশে কাৰ্যক্ষম ডেংগী হেল্পলাইন মুকলি কৰিব। ৰাজ্যখনতে পৰৱৰ্তী 4-5 দিনৰ ভিতৰত একেধৰণৰ হেল্পলাইন মুকলি কৰিবলৈ কোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে অকল তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমতহে সালসলনি কৰা হৈছে বুলি স্পষ্ট কৰি দিছে। বিদ্যালয়খনত তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ বাহিৰে বাকী শ্ৰেণীসমূহৰ বাবে পূৰ্বৰ শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দিল্লী প্ৰাক্তন মন্ত্ৰী তথা আম আদমী পাৰ্টীৰ বিধায়ক ৰাজকুমাৰ আনন্দে আজি বিজেপিত যোগদান কৰে। আপৰ বিধায়ক কাৰ্টাৰ সিং টংৱাৰেও বিজেপিত যোগদান কৰিছে। নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ৰ সাধাৰণ সম্পাদক অৰুণ সিং আৰু দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সচদেৱাই তেওঁলোকক দলত যোগদান কৰোৱাই একেটা অনুষ্ঠানতে আপৰ কিছুসংখ্যক অন্য নেতায়ো বিজেপিত যোগদান কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে। ইয়াৰ ভিতৰত ডুৰাণ্ড কাপ, প্ৰেচিডেণ্ট কাপ আৰু ছিংগা ট্ৰফী আছে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ফুটবল বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেলসমূহৰ অন্যতম। তেওঁ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া সকলো খেলুৱৈৰ শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে খেলুৱৈসকলক কয় যে খেলত সুস্থ প্ৰতিযোগিতা হোৱা উচিত, লাগিলে তেওঁলোকে জয়লাভেই কৰক বা পৰাজিতই হওক, খেলুৱৈসকলে দৃঢ় সংকল্প আৰু খেলুৱৈসকলৰ মানসিকতাৰে প্ৰতিযোগিতাত ব্ৰতী হ'ব বুলি ৰাষ্ট্ৰপতিয়ে আশা প্ৰকাশ কৰে। ভাৰতীয় হাৰাৰে পোষ্টাবাদ অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাবৱেত 183 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 2 অভাৰত 4টা উইকেটৰ বিনিময়ত 182 ৰান কৰে। আমাৰ বাতৰি অহাৰ পৰলৈকে 10 অভাৰত 5টা উইকেট হেৰুৱাই জিম্বাবৱেয়ে 60 ৰান সংগ্ৰহ কৰি খেলি আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাইল নেহমাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় লৈ আলোচনা কৰে। দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে আৰু ভাৰতে হাৰাৰে স্পষ্ট ক্লাবত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাবৱেক 183 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।